আবুধাবিৰ ৰাজকুমাৰগৰাকী কালি তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। এই ভ্ৰমণত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ কেইবাগৰাকীও মন্ত্ৰী তথা ব্যৱসায়িক প্ৰতিনিধিয়ে তেওঁক সংগ দিছে। তেওঁ কাইলৈ মুম্বাইত এখন বাণিজ্যিক সন্মিলনত অংশগ্ৰহণ কৰিব। বিগত কেইবছৰমানত ভাৰত আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ব্যাপক কৌশলগত মিত্ৰতা, ৰাজনৈতিক বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰযুক্তি, শিক্ষা আৰু সংস্কৃতিকে ধৰি ব্যাপক পৰিসৰত সম্পৰ্ক গভীৰ হৈ পৰিছে। ৰাজকুমাৰগৰাকীৰ এই ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি তোলাৰ লগতে বিভিন্ন নতুন ক্ষেত্ৰত মিত্ৰতাৰ সুযোগ মুকলি কৰিব। বিদেশ পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ৰিয়াধত প্ৰথম ভাৰত গাল্ফ সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। ডঃ জয়শংকৰ দ্বিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কালি ছৌদি আৰবৰ ৰাজধানী ৰিয়াধত উপস্থিত হয়। এই বৈঠকৰ উদ্দেশ্য হৈছে ভাৰত আৰু গাল্ফ ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক শক্তিশালী কৰা। ভাৰত গাল্ফ সহযোগিতা পৰিষদৰ উদ্বোধনী বৈঠকত বাণিজ্য, বিনিয়োগ আৰু শক্তিখণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ'ব। ডঃ জয়শংকৰে এই ভ্ৰমণকালত ভাৰত গাল্ফ সহযোগিতা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। কালি তেওঁ ভাৰত আৰু ছৌদিৰ মাজৰ ঐতিহাসিক সম্পৰ্কত গুৰুত্ব আৰোপ কৰি ৰিয়াধৰ মুখ্য সাংস্কৃতিক স্থানসমূহ পৰিদৰ্শন কৰে। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত তেওঁ কাইলৈ জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত উপস্থিত হ'ব। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে আজিৰে পৰা উত্তৰ প্ৰদেশৰ আগ্ৰা চিন্তন শিবিৰ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যালোচনা সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনত দেশৰ প্ৰান্তীয় সম্প্ৰদায়সমূহৰ উন্নয়নৰ লক্ষ্যৰে বিভিন্ন আঁচনি তথা নীতি ৰূপায়ণ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সামাজিক ন্যায় আৰু সমাজ কল্যাণ বিভাগসমূহৰ লগতে শীৰ্ষ বিষয়া আৰু অন্যান্য মুখ্য অংশীদাৰীসকলৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে চিন্তন শিবিৰৰ অধ্যক্ষতা কৰিব। অনুষ্ঠানত বিভাগটোৰ ৰাজ্যমন্ত্ৰী ক্ৰমে বি এল বৰ্মা আৰু ৰামদাস আথাৱালীৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকিব। এই সন্মিলনৰ উদ্দেশ্য হৈছে মূলতঃ ৰাজ্যিক পৰ্যায়ত সামাজিক ন্যায় সম্পৰ্কীয় আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা। চলিত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে দেশত বৰ্তমানলৈকে প্ৰায় 1,79,00,000 কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীৰ অধীনত 20,00,000ৰো অধিক পৰিপূৰক আহাৰ সম্পৰ্ক কাৰ্যসূচী ৰূপায়ণৰ তথ্য লাভ কৰা হৈছে। মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে যে দেশৰ বিভিন্ন ৰাজ্যৰ 756খন জিলাত সক্ৰিয়ভাৱে সজাগতামূলক অভিযান চলোৱাৰ লগতে জনসাধাৰণক পৰিপুষ্টি সন্দৰ্ভত অৱগত কৰোৱা হৈছে। উল্লেখযোগ্য যে যোৱা 1 ছেপ্টেম্বৰত আৰম্ভ হোৱা এই পোষণ মাহৰ 30 ছেপ্টেম্বৰত অন্ত পৰিব। গুজৰাটৰ পৰা এই এমহীয়া অভিযান আৰম্ভ কৰা হৈছিল। এই অভিযানৰ জৰিয়তে সমগ্ৰ দেশতে এনিমিয়া, সন্তুলিত বিকাশ, পৰিপূৰক আহাৰ আদিকে ধৰি পোষণ ডি পঢ়াই ডি কাৰ্যসূচীৰ লগতে উন্নত প্ৰশাসনৰ বাবে প্ৰযুক্তি আদি বিষয়ত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। বস্তু আৰু সেৱাকৰ পৰিষদৰ 54 সংখ্যক বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বৈঠকত অধ্যক্ষতা কৰিব। চলিত বৰ্ষৰ জুন মাহত অনুষ্ঠিত এই পৰিষদৰ পূৰ্বৰ বৈঠকত ষ্টীল, লো আৰু এলুমিনিয়ামৰ সকলো গাখীৰৰ কেনত 12% জি এছ টি ধাৰ্য কৰা হৈছিল। বৈঠকত ভাৰতীয় ৰেলৱে প্ৰদান কৰা বিভিন্ন সেৱাসমূহত জি এছ টি আৰোপ নকৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল। এই সেৱাসমূহৰ ভিতৰত প্লেটফৰ্ম টিকট বিক্ৰী, ৰিটায়াৰিং ৰুম, চাৰা আৰু বেটাৰী চালিত বাহনৰ সেৱা আদি আছে। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। এই মাহৰ 18 আৰু 25 তাৰিখৰ উপৰি 1 অক্টোবৰত ৰাজ্যখনত 3টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে কালি ৰামবান জিলাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলে 370 অনুচ্ছেদ পুনৰ ঘূৰাই অনাৰ বাবে জনোৱা দাবীক কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে বিজেপি ক্ষমতা থকালৈকে 370 অনুচ্ছেদ কোনো কাৰণতে পুনৰ প্ৰৱৰ্তন কৰা নহ'ব। তেওঁ লগতে কয় যে জম্মু কাশ্মীৰত এতিয়া সন্ত্ৰাসবাদৰ বিপৰীতে পৰ্যটন আৰু উন্নয়নৰ বতাহ ববলৈ আৰম্ভ কৰিছে। আনহাতে শ্ৰীনগৰত নেশ্যনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাই সাংবাদিকৰ আগত কয় যে নেশ্যনেল কনফাৰেন্স আৰু কংগ্ৰেছ ক্ষমতালৈ আহিলে জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদৰ উত্থান হ'ব বুলি অপপ্ৰচাৰ চলাই বিজেপিয়ে মানুহক বিপথে পৰিচালিত কৰি আহিছে। অনন্তনাগ জিলাত সংবাদ মাধ্যমক সম্বোধন কৰি পিপুল্ছ ডেমক্ৰেটিক পাৰ্টী পিডিপিৰ মুৰববী মেহবুবা মুফতিয়ে কয় যে পিডিপি নথকা হলে নেশ্যনেল কনফাৰেন্স জম্মু কাশ্মীৰত একনায়কত্ববাদ চলালেহেঁতেন। তেওঁ লগতে কয় যে নেশ্যনেল কনফাৰেন্সৰ বিৰুদ্ধে জম্মু কাশ্মীৰৰ জনতা যথেষ্ট অসন্তুষ্ট হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 29 ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 114 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800-11-7800 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 27 ছেপ্টেম্বৰ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইলৰ যোগে 29 ছেপ্টেম্বৰৰ দিনৰ 11 বজাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণী প্ৰচাৰ হোৱাৰ ঠিক পাছতে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। গোষ্ঠী সংঘৰ্ষৰ বাবে আইন শৃংখলা পৰিস্থিতিৰ অত্যধিক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰে ৰাজ্যখনৰ সকলো বিদ্যালয় মহাবিদ্যালয় দুদিনৰ বাবে বন্ধ ঘোষণা কৰিছে। ৰাজ্যখনত কালি পুনৰ সংঘটিত বোমা বিস্ফোৰণত এজন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ পাছত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পেৰিছত অনুষ্ঠিত পেৰালিম্পিক প্ৰতিযোগিতা কালি নিশা বৰ্ণিল কাৰ্যসূচীৰে সামৰণি পৰে। বিশ্বৰ 168টা পেৰালিম্পিক প্ৰতিনিধি দলৰ 4400 খেলুৱৈৰ উপস্থিতিত দেশখনৰ লোক সংস্কৃতি আৰু সংগীতৰ পৰিৱেশনেৰে সামৰণি অনুষ্ঠান অধিক মননশীল কৰি তোলে। পেৰিছৰ মেয়ৰ এম্মে হিডাল্গোৱে পেৰালিম্পিকৰ পতাকা আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক সমিতিৰ সভাপতি এণ্ড্ৰিউ পাৰ্চনছনৰ হাতত তুলি দিয়ে আৰু এণ্ড্ৰিউ পাৰ্চনছে এই পতাকা লছ এঞ্জেলেছৰ মেয়ৰ কেৰেন বাছক প্ৰদান কৰে। উল্লেখযোগ্য যে 2028 চনৰ পৰৱৰ্তী পেৰালিম্পিক লছ এঞ্জেলেছত অনুষ্ঠিত হ'ব। ভাৰতে এইবাৰ পেৰালিম্পিকত 7টা সোণ, 9টা ৰূপ আৰু 13টা ব্ৰঞ্জকে ধৰি মুঠ 29টা পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ কেইটামান আগুৱা পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ আবু ধাবিৰ ৰাজকুমাৰ শ্বেখ খালিদ মহম্মদ বিন জায়েদ আল নাহয়ানৰ সৈতে আলোচনাত মিলিত হ'ব। বিদেশ পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ৰিয়াধত প্ৰথম ভাৰত গাল্ফ সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। বস্তৰ চৰকাৰ পৰিষদৰ সুবৰ্ণ সংখ্যক বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব আৰু পেৰিছত অনুষ্ঠিত 2024 বৰ্ষৰ পেৰালিম্পিকৰ আজি যোৱা নিশা বাণিজ্য কাৰ্যসূচীৰে সামৰণি কৰে।